এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি কার্বি আংলং জিলার ডিফুত 100 কোটি টাকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্রকল্পর শুভারম্ভ করে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন আৰু দলং নির্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্রীগৰাকীয়ে আজি ডিফুত প্ৰথমগৰাকী কার্বি ৰজা আৰু ৰাণী ৰেংবং হোমৰ প্রতিমূর্তি উন্মোচন করে। দুদিনীয়া ভ্রমণসূচীৰে পাহাৰীয়া জিলাখনলৈ যোৱা মুখ্যমন্ত্রী শর্মায় আজি লৰেন্নো ৰেংমা গাঁও সমিতির সভাপতি আৰু গাঁও প্রধানক সাক্ষাৎ কৰি ৰেংমা সম্প্ৰদায়ৰ উন্নয়ন আৰু সর্বাঙ্গীন বিকাশ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে তেওঁ ডিফুৰ তাৰালাংচোৰ কাজিৰ ৰংহাংপি অতিথিশালাত অসমৰ ভৈয়ামৰ কাৰ্বি সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অঞ্চলটোত সামগ্ৰিক উন্নয়ন আৰু স্থায়ী শান্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ডঃ শৰ্মাই তাৰালাংচো জিলাখনৰ পূৰ্বৰ সশস্ত্ৰ সংগঠন পি ডি চি কে, কে এল এন এল এফ, কে পি এল টি ডি, কে পি এল টি আৰ, কে পি এল টি এম আৰু ইউ পি এল এৰ প্ৰাক্তন সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হয়। এই সংগঠনসমূহে 2021 চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে সংগঠনকেইটাৰ প্ৰাক্তন সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে বি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি লৈ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৱাকফ বোৰ্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক 7 দিনৰ ভিতৰত উত্তৰ দিবলৈ অন্তৱৰ্তী আদেশ জাৰি কৰে। এই সময়ছোৱাত ৱাকফ বোৰ্ডত কোনো সদস্যক নিযুক্তি দিব নোৱাৰিব বুলিও ন্যায়ালয়ে নিৰ্দেশত উল্লেখ কৰে। চৰকাৰে উত্তৰ দিয়াৰ 5 দিনৰ ভিতৰত আবেদনকাৰীয়েও উত্তৰ দিব লাগিব বুলি জাননীত উল্লেখ কৰা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি 5 মে'ত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা 24 এপ্ৰিললৈ দৰ্পণ নামভৰ্তি পৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল 2ৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে www.darpan.ahsec.online.in অথবা www.ahsec.assam.gov.in ৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ পাছত 25ৰ পৰা 26 এপ্ৰিলৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে যোগ্যতাৰ তালিকা আৰু অপেক্ষাৰত তালিকা প্ৰস্তুত কৰি 27 এপ্ৰিলত প্ৰকাশ কৰিব। শিক্ষাৰ্থীসকলে 27ৰ পৰা 29 এপ্ৰিলৰ ভিতৰত নিৰ্ধাৰিত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব। শিক্ষানুষ্ঠানসমূহে 30ৰ পৰা 10 মে'ৰ ভিতৰত দৰ্পণ পৰ্টেলত শিক্ষাৰ্থীসকলৰ নামভৰ্তি নিশ্চিত কৰিব লাগিব। অৱশ্যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নামভৰ্তি কৰিব নোৱাৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মে'ৰ পূৰ্বে পুনৰ 5 দিনৰ বাবে দৰ্পণ নামভৰ্তি পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি নিৰ্দেশনা উল্লেখ কৰা হৈছে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল পৰীক্ষাৰ্থীয়ে ন্যূনতম 3টা বিষয়ত অনুত্তীৰ্ণ হৈছে আৰু অন্ততঃ মুঠ 170 নম্বৰ লাভ কৰিছে, সেইসকল পৰীক্ষাৰ্থীয়েহে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি পৰীক্ষাৰ্থীসকলে উত্তীৰ্ণ হোৱাৰ বাবে ন্যূনতম 30% নম্বৰ লাভ কৰাৰ লগতে সৰ্বমুঠ 180 বা ততোধিক নম্বৰ পাব লাগিব। কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ সকলো শিক্ষাৰ্থীয়ে চলিত শিক্ষাবৰ্ষতে নামভৰ্তি কৰিব পাৰিব। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। কিছু সময় পাছতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। জিলায়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ'বলগীয়া ষ্ট্ৰংৰুম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম কাজৰ বুজ লৈছে। নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘাকে ধৰি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে প্ৰতিখন জিলাত এটা শুল্কবিহীন নম্বৰৰ ব্যৱস্থা কৰিছে। জনসাধাৰণে এই জিলাভিত্তিক নম্বৰসমূহত ফোন কৰি ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ অব্যাহত আছে। হাত বিহুৰ চতুৰ্থ দিনটো আজি তাঁতৰ বিহু হিচাপে পালন কৰা হয়। সাতদিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা উৎসৱ পাৰতোলা বা ভঠেলি পালন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী আঞ্চলিক বাতৰি 6:45 শুনিবলৈ পাব।